এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি, ৰাজ্যত 2021 বৰ্ষৰ পৰা 2025 বৰ্ষ পৰ্যন্ত 5412খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে বুলি বিধানসভাত শিক্ষামন্ত্ৰী প্ৰকাশ, অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত শিলচৰত আজি 7273গৰাকী উদ্যোগীৰ মাজত ধন বিতৰণৰ অনুষ্ঠান আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়া আৰু ওমান মুখামুখি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীশ্বাহে কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 2028-29 বিত্তীয় বৰ্ষ পৰ্যন্ত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে 6800 কোটিৰো অধিক ধন ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীয়ে সীমান্তৱৰ্তী অঞ্চলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সীমান্তৰে হোৱা অপৰাধ নিয়ন্ত্ৰণ আৰু অভ্যন্তৰীণ সুৰক্ষা সুদৃঢ় কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাটানপুৰত থকা BSFৰ সীমান্ত চকী পৰিদৰ্শন কৰিব আৰু সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ অগ্ৰগতি আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। তেওঁ এখন নিৰ্বাচনী সভাত ভাষণ দিব আৰু বৰাক উপত্যকাত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছতে শ্ৰীশ্বাহ ত্ৰিপুৰাৰ আগৰতলালৈ যাব আৰু সন্ধিয়া অসমলৈ উভতি আহিব। গৃহমন্ত্ৰীগৰাকীয়ে কাছাৰ জিলা ভ্ৰমণ সন্দৰ্ভত সবিশেষ জনাইছে শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাসে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি শিলচৰত উপস্থিত হ'ব। শ্ৰীশ্বাহ আজি দিনৰ 10:30 বজাত তেওঁ কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কাটিগড়াৰ নাটানপুৰ গাঁও পৰিদৰ্শন কৰি গৃহমন্ত্ৰীগৰাকীয়ে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব। পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এখন জনসভাতো সম্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ সংগ দিবলৈ খন্তেক পিছতেই শিলচৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য, ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ, যাৰ লক্ষ্যই হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দূৰৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি ব্যাপকভাৱে উন্নয়ন আৰু জীৱনৰ মান উন্নত কৰা, আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন ৰোধ, পৰ্যটন আৰু স্থানীয় জীৱিকাৰ সৃষ্টি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচীৰ বাবে বৃহৎ পৰিমাণৰ ধন আবণ্টন দিছে।
শ্ৰীশ্বাহে কাইলৈ গুৱাহাটীৰ সৰুসজাইত CRPFৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। তেওঁ লগতে সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বেটেলিয়নৰ নতুন চাউনীৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2021 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ ৰাজ্যত 5412খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই তথ্য প্ৰকাশ কৰি কয় যে শিক্ষা সেতু এপ প্ৰৱৰ্তন হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা এপৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। পূৰ্বতে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত একাধিক বিদ্যালয়ত নাম অন্তৰ্ভুক্ত কৰি ৰাখিছিল। শিক্ষা সেতু এপ প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰা এই ব্যৱস্থা নোহোৱা হোৱাত বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমি যোৱা যেন পৰিলক্ষিত হয়। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ বাবে সেই বিদ্যালয়সমূহক আন বিদ্যালয়সমূহৰ সৈতে একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। আনহাতে ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সঞ্চালকালয় তথা কাৰিকৰী শিক্ষা সঞ্চালকালয়ত মুঠ 32,520টা শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ থকাৰ তথ্যও তেওঁ প্ৰকাশ কৰিছে। 2021 বিত্তীয় বৰ্ষৰ পৰা বৰ্তমান পৰ্যন্ত 408খন মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীত কৰা হৈছে। তদুপৰি বৰ্তমান ৰাজ্যত 2670খন প্ৰাথমিক বিদ্যালয় এগৰাকী শিক্ষকেৰে চলি থকা বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত তথ্য দাখিল কৰিছে। একেদৰে 13,000তকৈও অধিক বিদ্যালয়ত এই পৰ্যন্ত স্থায়ী প্ৰধান শিক্ষক নাই বুলিও তেওঁ কয়। অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। বিষয়টো সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন নাকচ কৰি ন্যায়ালয়ে কয় যে অসমত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ বাবে এতিয়া ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ কোনো অৱকাশ নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাৰ প্ৰাক্তন সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে দাখিল কৰা PIL-ৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মলা বাগচী আৰু ন্যায়াধীশ বিপিন পাঞ্চলীৰ খণ্ড বিচাৰপীঠে কালি এই কথা স্পষ্ট কৰি দিছে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰক্ৰিয়া বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত আছে। সেয়ে অসমত এতিয়া ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ প্ৰয়োজন নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে যুক্তি দাঙি ধৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ মুঠ 7,273গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে শিলচৰৰ ৰামনগৰৰ আই এছ পি টিত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায় আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইপিনে এই আঁচনিৰ অধীনত কালি শোণিতপুৰ, বিশ্বনাথ আৰু দৰং জিলাৰ মুঠ 6,561গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। এই উপলক্ষে তেজপুৰৰ গড়দৌল কুমাৰ গাঁৱত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উদ্যোগীসকলৰ মাজত আঁচনিৰ ধনৰাশি বিতৰণ কৰে। সভাত উপস্থিত উদ্যোগীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকল উদ্যোগীয়ে এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 1,00,000 টকা লাভ কৰি ইয়াৰ সঠিক ব্যৱহাৰ কৰিছে তেওঁলোকে অতি সোনকালে দ্বিতীয় কিস্তিৰ 1,00,000 টকাও লাভ কৰিব। প্ৰথম কিস্তিৰ ধন চৰকাৰক ঘূৰাই দিব নালাগে যদিও দ্বিতীয় কিস্তিৰ ধন 5 বছৰৰ ভিতৰত চৰকাৰক ঘূৰাই দিব লাগিব বুলি তেওঁ কয়। অৱশ্যে ইয়াৰ বাবে হিতাধিকাৰীয়ে কোনো সুদ দিব নালাগে বুলি তেওঁ প্ৰকাশ কৰে। আঁচনিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আঁচনিৰ অধীনত এগৰাকী যুৱক যুৱতীয়ে 2,00,000 টকালৈকে চৰকাৰৰ পৰা পায়, 1,00,000 টকা উভতাই দিব নালাগে, 1,00,000 টকা 5 বছৰৰ ভিতৰত উভতাই দিব লাগে, তাকো উইদাউট ইণ্টাৰেষ্ট, সুদ নিদিয়াকৈ। এই বছৰ আমি অসমত 75,000 ল'ৰা ছোৱালীক এই আঁচনি দিছো, যোৱাবাৰ 25,000 দিছিলো আৰু প্ৰায় আমাৰ বিতৰণ হৈ গ'ল। কালি মই বৰাক উপত্যকাত বিতৰণ কৰিম, তাৰ পিছত যোৰহাট আৰু লখিমপুৰ এই 3খন জিলাত বিতৰণ কৰিলে আমাৰ আঁচনিটো সম্পূৰ্ণ। ব্যক্তিগত যদি কোনোবাই মেডিকেল পাছ কৰি ক্লিনিক খুলিব খোজে, ডেণ্টেল পাছ কৰি ডেণ্টেল ক্লিনিক খুলিব খোজে, এগ্ৰিকালচাৰ পাছ কৰি কৃষি কাম কৰিব খোজে, ভেটেনাৰী পাছ কৰি নিজৰ ব্যৱসায় কৰিব খোজে, তেনেহলে তেনে ব্যক্তিক আমি 5,00,000 টকা দিওঁ, 2,50,000 প্ৰথম ইনষ্টলমেণ্ট আৰু বাকী 2,50,000 দ্বিতীয় ইনষ্টলমেণ্ট।
অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাছাৰ জিলাত পানী যোগান ব্যৱস্থাত নৱতম সংযোজন হিচাপে আজি 2টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। জিলাখনৰ লক্ষীপুৰ নগৰৰ 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটো আজি উদ্বোধন কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে লক্ষীপুৰ নগৰৰ 10টা ৱাৰ্ডত মুঠ 4,000 নলযোগে খোৱাপানী সংযোগ স্থাপনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ফলত প্ৰায় 2,055টা পৰিয়াল উপকৃত হ'ব। জিলাখনত অমৃত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত শিলচৰ পয় প্ৰণালী নিষ্কাশন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। 32 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আজি শিলচৰৰ আই এছ পি টিত বিয়লি 4 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। দুদিনীয়া কাৰ্যসূচীৰে কালি গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে পুৱতি নিশা পৰ্যন্ত দলৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়। শ্ৰীমতী গান্ধীয়ে নিশা দলৰ জিলা সমিতিৰ সভাপতিসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। তদুপৰি তেওঁ দলটোৰ বিধায়কসকলৰ সৈতেও নিৰ্বাচনী ৰণনীতি প্ৰসংগত আলোচনাত বহে। উল্লেখযোগ্য যে কালি পুৱাৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশীৰ্বাদ লয়। বিশিষ্ট কথাশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজাতিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। অনুভূতি সম্পন্ন আৰু মননশীল ৰচনাৰে অনুৰাগীসকলক আলোড়িত কৰা ডঃ শইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ উপজাতিন উপলক্ষে আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ডঃ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সন্ধিয়া 5:30 বজাত আয়োজিত অনুষ্ঠানত গল্পকাৰ ডঃ নমিতা বৈশ্যক 2025 বৰ্ষৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়া বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত 50,000 টকা, প্ৰশস্তিপত্ৰ আৰু স্মাৰক আৰু কিতাপৰ টোপোলা আছে। ইয়াৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। বঁটা প্ৰদানৰ পাছতে আজি সন্ধিয়া 6:30 বজাত নটসূৰ্যই মলয়া গোস্বামীৰ পৰিচালনাৰে আলি ডুমুজাত শীৰ্ষক নাটকখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া চিগালৰ উদ্যোগত ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা কৰা বাহাৰুল ইছলামৰ পৰিচালনাৰে আকাশ নাটখন মঞ্চস্থ কৰা হ'ব। নাটৰ পূৰ্বে আৰোহণৰ ছাত্ৰ ছাত্ৰীসকলে গীত মাতৰ অনুষ্ঠান পৰিৱেশন কৰিব। কাইলৈ নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ যশস্বী ভাস্কৰ্য শিল্পী কলা নিৰ্দেশক সংগীত নাটক একাডেমী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়া ওমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:00 আৰম্ভ হ'ব। দুয়োটা দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। গ্ৰুপ বিৰ পৰা জিম্বাবৱে আৰু শ্ৰীলংকাই ছুপাৰ 8ত প্ৰৱেশ কৰিছে। ছুপাৰ 8ৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। প্ৰতিযোগিতাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত এখন খেলত আফগানিস্তানে কানাডাক 82 ৰাণত পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
কৃত্ৰিম বুদ্ধিমত্তা সদায় মানৱ কেন্দ্ৰিক হ'ব লাগিব। নতুন দিল্লীত আন্তৰ্জাতিক AI সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 5 মে'ত নাগৰিকত্ব সংশোধনী আইন কাৰ চূড়ান্ত শুনানি আৰম্ভ হ'ব বুলি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত 5 বছৰত অসম ৰূপান্তৰমূলক পৰিৱৰ্তনৰ সাক্ষী হৈছে আৰু ৰাজ্যখনে বৰ্তমান দেশৰ বিকাশত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসমত হেট্ৰিক কৰিবলৈ সাজু বিজেপি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে সমাগত বিধানসভা নিৰ্বাচনত দলৰ সম্ভাৱনাক লৈ এইদৰে আত্মবিশ্বাস প্ৰকাশ কৰাৰ বাতৰি এটা দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে প্ৰথমবাৰ অসম ভ্ৰমণলৈ আহি তিনিচুকীয়াৰ বাৰেকুৰিৰ বৰগাঁওস্থিত বৰনামঘৰত সেৱা লোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কালি ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকত মিলিত হোৱাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম কংগ্ৰেছৰ পৰ্যবেক্ষক তথা কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী শিৱ কুমাৰে নিৰ্বাচনী ব্যয়ৰ বাবে অসম কংগ্ৰেছক 100 কোটি টকা দিবলৈ সন্মতি প্ৰকাশ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহে মুকলি কৰা আঁচনিসমূহে হিতাধিকাৰীসকলক কৰ্মবিমুখ কৰা বুলি উচ্চতম ন্যায়ালয়ে সমালোচনা কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে।
ধন্যবাদ পৰিস্মিতা। ডিব্ৰুগড়ৰ বৈৰাগী মঠত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। পদুম নগৰৰ পৰা বৈৰাগী মঠ অভিমুখে আহি থকা এখন গাড়ীয়ে শিখাধৰ নামৰ খোজকাঢ়ি আহি থকা মহিলাগৰাকীক খুন্দা মৰাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি কাছাৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় মুকলি। ৰাজ্যত 2021 বৰ্ষৰ পৰা 2025 বৰ্ষ পৰ্যন্ত 5,412খন বিদ্যালয়ৰ একত্ৰীকৰণ কৰা হৈছে বুলি বিধানসভাত শিক্ষামন্ত্ৰী প্ৰকাশ। অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ নিৰীক্ষণৰ প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত শিলচৰত আজি 7,273গৰাকী উদ্যোগীৰ মাজত ধন বিতৰণৰ অনুষ্ঠান আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়া আৰু ওমান মুখামুখি।